এয়া আকাশবাণী। বাতৰিৰ সৈতে মই সঞ্জীৱনী পাঠক। এতিয়াৰ প্ৰধান বাতৰিৰ ভিতৰত আছে, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপ্ৰাহুৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰিব, নিৰ্বাচন আয়োগে ভোটাৰ তালিকাত অবৈধভাৱে ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগত বৰ্খাস্ত কৰা পশ্চিমবংগৰ 5 বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সংশ্লিষ্ট জিলা নিৰ্বাচন কৰ্তৃপক্ষক নিৰ্দেশ দিছে, মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰই ভাৰতীয় যাত্ৰীসকলক ছৌদি আৰৱ ভ্ৰমণৰ পূৰ্বে যিকোনো ঔষধ নিয়াৰ বাবে আৱশ্যকীয় অনুমতি ল'বলৈ পৰামৰ্শ দিছে, আছাম ৰাইফলছে ভাৰত ম্যানমাৰ সীমান্তত অভিযান চলাই বুজন পৰিমাণৰ মেথামফেটামাইন টেবলেটসহ এজন সৰবৰাহকাৰীক আটক কৰে, আৰু দক্ষিণ আফ্ৰিকাৰ বেননীত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ 19 অনুৰ্ধ দলৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ'ব। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপ্ৰাহুৱা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰিব। সামাজিক মাধ্যমৰ এটা বাৰ্তাত শ্ৰীমোদীয়ে কয় যে ভগৱান বুদ্ধৰ মহান বাণীসমূহ অধিক জনপ্ৰিয় কৰি তোলাৰ ক্ষেত্ৰত তেওঁৰ চৰকাৰ প্ৰতিশ্ৰুতিবদ্ধ। যুৱ প্ৰজন্মৰ মাজত দেশৰ চহকী সাংস্কৃতিক অধিক জনপ্ৰিয় কৰাৰ বাবে চৰকাৰে বিভিন্ন প্ৰয়াস চলাই আহিছে। শ্ৰীমোদীয়ে কয় যে পিপ্ৰাহুৱাৰ এই প্ৰামাণিক অৱশেষ আৰু প্ৰত্নতাত্বিক সামগ্ৰীসমূহ নতুন দিল্লীৰ ৰাষ্ট্ৰীয় সংগ্ৰহালয় আৰু কলকাতাৰ ভাৰতীয় সংগ্ৰহালয়ত সংৰক্ষণ কৰি ৰখা হৈছে। উল্লেখযোগ্য যে 19 শতিকাৰ শেষভাগত আৱিষ্কৃত পিপ্ৰাহুৱা অৱশেষ শাক্য বংশৰ প্ৰতিষ্ঠাতা গৌতম বুদ্ধৰ সৈতে জড়িত বুলি বিশ্বাস প্ৰচলিত হৈ আহিছে। এই অৱশেষৰ স্বদেশলৈ প্ৰত্যাৱৰ্তন আৰু ৰাজহুৱা প্ৰদৰ্শনীয়ে দেশৰ সাংস্কৃতিক ঐতিহ্যৰ সংৰক্ষণ আৰু বুদ্ধৰ শিকনিসমূহত নিহিত শান্তি, কৰুণা আৰু জ্ঞানৰ সাৰ্বভৌম প্ৰমূল্যৰাজি প্ৰসাৰৰ নিৰন্তৰ প্ৰচেষ্টাকে প্ৰতিফলিত কৰে। সাংস্কৃতিক মন্ত্ৰালয়ে এই প্ৰদৰ্শনীক দেশৰ সাংস্কৃতিক আৰু কূটনৈতিক ইতিহাসৰ এটা উল্লেখযোগ্য ক্ষণ বুলি অভিহিত কৰিছে। বিশ্বৰ বৌদ্ধ ধৰ্মাৱলম্বী লোকসকলে এই অৱশেষক বিশেষ সন্মান দি আহিছে। সাংস্কৃতিক মন্ত্ৰালয়ে পদ্মালোক আধ্যাত্মিকভাৱে জাগ্ৰত ব্যক্তিৰ অৱশেষ নামেৰে আয়োজন কৰা এই সাংস্কৃতিক প্ৰদৰ্শনীত পিপ্ৰাহুৱা অৱশেষৰ সৈতে জড়িত গুৰুত্বপূৰ্ণ সামগ্ৰী প্ৰদৰ্শন কৰা হ'ব। নিৰ্বাচন আয়োগে ভোটাৰ তালিকাত অবৈধভাৱে ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগত বৰ্খাস্ত কৰা পশ্চিমবংগৰ 5 বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সংশ্লিষ্ট জিলা নিৰ্বাচন কৰ্তৃপক্ষক নিৰ্দেশ দিছে। ৰাজ্যিক মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে প্ৰকাশ কৰা অনুসৰি বাৰুইপুৰ পূব বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া দেৱোত্তম দত্ত চৌধুৰী, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া তথাগত মণ্ডল, মইনা বিধানসভা সমষ্টিৰ নিৰ্বাচনী পঞ্জীয়ন বিষয়া বিপ্লৱ চৰকাৰ, সহকাৰী নিৰ্বাচনী পঞ্জীয়ন বিষয়া সুদীপ্ত দাস আৰু ডাটা এণ্ট্ৰি অপাৰেটৰ সুৰজিৎ হালদাৰৰ বিৰুদ্ধে অপৰাধজনিত গোচৰ ৰুজু কৰিবলৈ নিৰ্দেশ দিয়া হৈছে। ইয়াৰ পূৰ্বে নিৰ্বাচন আয়োগে বিষয়াকেইগৰাকীক বৰ্খাস্ত কৰি ৰাজ্যখনৰ মুখ্য সচিবক তেওঁলোকৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰাটো নিশ্চিত কৰিবলৈ নিৰ্দেশ দিছিল। কিন্তু বিষয়াকেইগৰাকীক বৰ্খাস্ত কৰাৰ পাছতো পশ্চিমবংগ চৰকাৰে এজাহাৰ দাখিল নকৰাত নিৰ্বাচন আয়োগে নিজাববীয়া গোচৰ ৰুজু কৰি জিলা দণ্ডাধীশক বিষয়াকেইগৰাকীৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ পোনপটীয়া নিৰ্দেশ দিয়ে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰো NCBয়ে ভাৰতীয় যাত্ৰীসকলক ছৌদি আৰৱ ভ্ৰমণৰ পূৰ্বে নিজৰ লগত যিকোনো ঔষধ নিয়াৰ বাবে আৱশ্যকীয় অনুমতি ল'বলৈ পৰামৰ্শ দিছে। ছৌদি আৰৱে শেহতীয়াকৈ দেশখনত প্ৰৱেশ কৰা অথবা দেশখনৰ পৰা বাহিৰলৈ যোৱা ব্যক্তিৰ ব্যক্তিগত ব্যৱহাৰৰ বাবে ঔষধ লৈ যোৱাৰ ক্ষেত্ৰত পূৰ্বে অনুমতি লাভ কৰা হৈছে নে নাই সেয়া জনাৰ বাবে ইলেক্ট্ৰনিক সেৱা মঞ্চ আৰম্ভ কৰাৰ পাছতে NCBয়ে এই পৰামৰ্শ দিয়ে। NCBয়ে প্ৰকাশ কৰা মতে ভাৰত বা অন্য দেশত আইনগতভাৱে উপলব্ধ নিৰ্দিষ্ট কিছু ঔষধ ছৌদি আৰৱত নিষিদ্ধ হ'ব পাৰে। নিৰ্ধাৰিত হিচাপতকৈ অধিক পৰিমাণৰ ঔষধ নিয়া যিকোনো ব্যক্তিৰ বিৰুদ্ধে দেশখনত নিৰ্ণায়ক ব্যৱস্থা গ্ৰহণ কৰা হ'ব পাৰে বুলি NCBয়ে উল্লেখ কৰিছে। ব্যুৰোৰ লগতে ছৌদি আৰৱ ভ্ৰমণৰ পূৰ্বে সংশ্লিষ্ট কৰ্তৃপক্ষ জাৰি কৰা নিষিদ্ধ ঔষধৰ তালিকা পৰীক্ষা কৰিবলৈ যাত্ৰীসকলক পৰামৰ্শ দিছে। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ সক্ৰিয় শাসন আৰু যিকোনো আঁচনি সময়মতে ৰূপায়ণৰ অন্যতম ব্যৱস্থা প্ৰগতি শীৰ্ষক ডিজিটেল প্ৰশাসন মঞ্চই মুখ্য কল্যাণকামী আঁচনি আৰু প্ৰকল্পসমূহৰ ৰূপায়ণ বৃদ্ধি কৰিছে। প্ৰগতি পদ্ধতি সন্দৰ্ভত নতুন দিল্লীত কালি সাংবাদিকৰ আগত কেবিনেট সচিব টি বি সোমনাথনে এই কথা প্ৰকাশ কৰি কয় যে প্ৰগতিৰ বিষয়ত বৰ্তমানলৈকে 50 বৈঠক অনুষ্ঠিত হৈছে আৰু ইয়াৰ অধীনত 85 লাখ কোটি টকা ব্যয় সাপেক্ষে 3,300 কোটিটা প্ৰকল্পৰ পৰ্যালোচনা কৰা হৈছে। অন্যান্য প্ৰকল্পসমূহৰ উপৰি এখন ৰাষ্ট্ৰ এখন ৰেচন কাৰ্ড আৰু প্ৰধানমন্ত্ৰী জন আৰোগ্য যোজনাকে ধৰি 61 চৰকাৰী আঁচনিৰো পৰ্যালোচনা কৰা হৈছে বুলি শ্ৰীসোমনাথনে জানিবলৈ দিয়ে। তেওঁ কয় যে 2025 প্ৰগতি ৰূপায়ণৰ পৰা বৰ্তমানলৈকে কৰোণা বেংক আৰু বীমা জনধন যোজনাকে ধৰি 36টা বিভিন্ন শাখাত অভিযোগৰ পৰ্যালোচনা কৰা হৈছে। আপোনালোকে বাতৰি শুনিছে আকাশবাণীৰ পৰা। আসাম রাইফলসে ভারত মিয়ানমারের সীমান্ত অভিযান চলায় কালি বুজন পরিমাণের মেথাম ফেটামাইন টেবলেট সহ এজন সরবরাহকারীক আটক করে। মাদক দ্রব্যখিনির বাজার মূল্য 33 কোটি টাকারও অধিক হব বলে আরক্ষীর সূত্রে প্রকাশ করে। প্রতিরক্ষা মুখপাত্রে জনোৱা মতে ভারত মিয়ানমার সীমান্তর সমীপত মাদক দ্রব্য সরবরাহ সন্দর্ভত লাভ করা গোপন সূত্রর ভিত্তিত আসাম রাইফলসে মিজোরাম আরক্ষীর সঙ্গে সাইটওয়েল জেলার কাইফাং অঞ্চলত অভিযান চলায়। এই অভিযানত 11 কিলোগ্রামৰো অধিক মেথাম ফেটামাইন টেবলেট জব্দ কৰা হয়। আসাম ৰাইফলছে লগতে অসমৰ বদৰপুৰ জিলাৰ নিবাসী হাসান আলী নামৰ সৰবৰাহকাৰীজনক আটক কৰি মিজোৰাম আৰক্ষীক গতাই দিয়ে। দিল্লীৰ ইণ্ডিয়া গেটৰ ওচৰত অৱস্থিত মেজৰ ধ্যানচন্দ ষ্টেডিয়ামত তিনিদিনীয়া সাংস্কৃতিক উৎসৱ দিল্লী শব্দোৎসৱ 2026ৰ কালি শুভাৰম্ভ হয়। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই 2 জানুৱাৰীৰ পৰা 4 জানুৱাৰীলৈ হ'বলগীয়া এই মহোৎসৱৰ উদ্বোধন কৰে। এই অনুষ্ঠানত কেন্দ্ৰীয় ৰাজ্যমন্ত্ৰী হৰ্ষ মালহোত্ৰা, দিল্লীৰ কলা তথা সাংস্কৃতিক মন্ত্ৰী কপিল মিশ্ৰও উপস্থিত থাকে। অনুষ্ঠানটোত কেইবাগৰাকীও সাহিত্যিক, ছাত্ৰ ছাত্ৰী, পণ্ডিত, শিল্পী আৰু নাগৰিকে অংশগ্ৰহণ কৰে। সভাত ভাষণ দি মুখ্যমন্ত্ৰীগৰাকীয়ে কয় যে এই মহোৎসৱে ভাৰতৰ অতীত, বৰ্তমান আৰু ভৱিষ্যতৰ আলোচনাৰ প্ৰাসংগিক প্ৰতিফলন ঘটায়। দিল্লী শব্দোৎসৱে বৈদিক যুগৰ পৰা ডিজিটেল যুগলৈ ভাৰতৰ যাত্ৰাক প্ৰতিনিধিত্ব কৰে বুলি উল্লেখ কৰি তেওঁ কয় যে ইমান বৃহৎ সাহিত্যিক আৰু সাংস্কৃতিক অনুষ্ঠান পূৰ্বে দিল্লীৰ কোনো চৰকাৰী মঞ্চৰ দ্বাৰা আয়োজন কৰা হোৱা নাছিল। দিল্লীৰ মুখ্যমন্ত্ৰী ৰেখা গুপ্তাই কয় যে এই মহোৎসৱত শাস্ত্ৰীয় নৃত্য পৰিৱেশন, ভজন পৰিৱেশন, কবি সন্মিলন আৰু আলোচনাৰ লগতে 40খন গ্ৰন্থও উন্মোচন কৰা হ'ব। দক্ষিণ আৰু মধ্য মেক্সিকোত কালি এটা প্ৰবল ভূমিকম্পৰ জোকাৰণি অনুভূত হয়। মেক্সিকোৰ ৰাষ্ট্ৰীয় ভূকম্প বিজ্ঞান সংস্থাই জনোৱা মতে এই ভূমিকম্পৰ প্ৰাৰম্ভিক প্ৰাবল্য আছিল 6.5 আৰু ইয়াৰ কেন্দ্ৰবিন্দু আছিল দক্ষিণৰ গুয়েৰেৰো ৰাজ্যৰ ছান মাৰ্কছ চহৰৰ সমীপৰ প্ৰশান্ত মহাসাগৰীয় উপকূলীয় আকাপুলকোৰ ওচৰত। ৰাজ্যখনৰ অসামৰিক প্ৰতিৰক্ষা সংস্থাই আশে পাশে আৰু ৰাজ্যখনৰ অন্যান্য ঘাইপথত হোৱা ভূমিস্খলনৰ কথাও সদৰি কৰে। জোকাৰণি আৰম্ভ হোৱাৰ লগে লগে মেক্সিকো চহৰ আৰু আকাপুলকোৰ বাসিন্দা আৰু পৰ্যটকসকলে ৰাজপথলৈ লৰালৰিকৈ ওলাই আহে। ভাৰতৰ বতৰ বিজ্ঞান বিভাগে আজি দিল্লী, হাৰিয়ানা, পঞ্জাব আৰু চণ্ডীগড়ত ঘনৰ পৰা অতি ঘন কুঁৱলী পৰিস্থিতিৰ বাবে ৰেড এলাৰ্ট জাৰি কৰিছে। সংস্থাটোৱে জনোৱা অনুসৰি হিমাচল প্ৰদেশৰ বিভিন্ন স্থানত শীত প্ৰবাহ আৰু উত্তৰাখণ্ডত হিমবাহ হোৱাৰ সম্ভাৱনা আছে। দক্ষিণ আফ্ৰিকাৰ বেননিৰ উইলোমোৰ পাৰ্কত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ 19 বছৰ অনুৰ্ধ দলৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ'ব। তিনিখনীয়া শৃংখলাৰ আজি প্ৰথমখন খেল ভাৰতীয় সময় অনুসৰি দিনৰ 1:30 বজাত আৰম্ভ হ'ব। অহা 15 জানুৱাৰীৰ পৰা হ'বলগীয়া ICC 19 বছৰ অনুৰ্ধ বিশ্বকাপৰ পূৰ্বে এই শৃংখলা দুয়োটা দলৰ বাবে উপযুক্ত প্ৰস্তুতিমূলক খেল হিচাপে বিবেচিত হ'ব। বৈভৱ সূৰ্যবংশীয়ে ভাৰতীয় দলটোক নেতৃত্ব দিব। ৰাজস্থান আৰক্ষীয়ে কালি শ্ৰীগংগানগৰত চোৰাংভাৱে সৰবৰাহ হৈ থকা 20 কোটি টকাৰ মাদক দ্ৰব্য জব্দ কৰাৰ লগতে 3জন সৰবৰাহকাৰীক গ্ৰেপ্তাৰ কৰে। শ্ৰীগংগানগৰৰ আৰক্ষী অধীক্ষক অমৃতা দুহানে কালি এই আৰক্ষী অভিযানৰ সবিশেষ প্ৰকাশ কৰে। আৰক্ষী অধীক্ষকগৰাকীয়ে জনোৱা মতে পাকিস্তানৰ পৰা ড্ৰোনযোগে এই মাদক দ্ৰব্য সৰবৰাহ কৰা হৈছিল। ইতিমধ্যে 3জন অভিযুক্তৰ বিৰুদ্ধে NDPS আইনৰ অধীনত গোচৰ ৰুজু কৰা হৈছে। ই প্ৰশাসন 2026ৰ ৰাষ্ট্ৰীয় বঁটাৰ বাবে মুঠ 802খন মনোনয়ন লাভ কৰা হৈছে। ই প্ৰশাসনৰ ৰূপায়ণৰ পদক্ষেপসমূহ তথা ইয়াৰ স্বীকৃতি আৰু উৎকৃষ্টতা প্ৰসাৰ কৰাৰ বাবে এই ৰাষ্ট্ৰীয় বঁটা প্ৰদান কৰা হয়। চলিত বৰ্ষত 7টা পৰ্যায়ত এই বঁটা প্ৰদান কৰা হ'ব বুলি কৰ্মচাৰী ৰাজহুৱা উজাৰাপতি আৰু পেঞ্চন মন্ত্ৰালয়ে প্ৰকাশ কৰিছে। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিসমূহ পুনৰ এবাৰ। প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি নতুন দিল্লীৰ ৰায় পিথোৰা সাংস্কৃতিক চৌহদত পবিত্ৰ পিপ্ৰাহবা অৱশেষৰ প্ৰদৰ্শনী উদ্বোধন কৰিব। নিৰ্বাচন আয়োগে ভোটাৰ তালিকাত অবৈধভাৱে ভুৱা ভোটাৰৰ নাম অন্তৰ্ভুক্ত কৰাৰ অভিযোগত বৰ্খাস্ত কৰা পশ্চিমবংগৰ 5জন বিষয়াৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰিবলৈ সংশ্লিষ্ট জিলা নিৰ্বাচন কৰ্তৃপক্ষক নিৰ্দেশ দিছে। মাদক দ্ৰব্য নিয়ন্ত্ৰণ ব্যুৰই ভাৰতীয় যাত্ৰীসকলক ছৌদি আৰৱ ভ্ৰমণৰ পূৰ্বে যিকোনো ঔষধ নিয়াৰ বাবে আৱশ্যকীয় অনুমতি ল'বলৈ পৰামৰ্শ দিছে। আৰু দক্ষিণ আফ্ৰিকাৰ বেননিত আজি ভাৰত আৰু দক্ষিণ আফ্ৰিকাৰ 19 বছৰ অনুৰ্ধ দলৰ মাজত প্ৰথমখন এদিনীয়া আন্তঃৰাষ্ট্ৰীয় খেল অনুষ্ঠিত হ'ব। আমাৰ এতিয়াৰ বাতৰি ইমানতে অন্ত পৰিল। পৰৱৰ্তী বাতৰি বুলেটিন পুৱা 7:55 শুনিবলৈ পাব।